গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা সমষ্টিৰ 30% আৰু শিৱসাগৰৰ 20% লোকৰ সৈতে এতিয়াও প্ৰশাসনে সম্পৰ্ক স্থাপন কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।
আমি যি ধৰণে পাৰো ৰাইজক সেৱা কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছো। আমি বিভিন্ন বিভাগৰ লগতো মই কথা পাতিছিলো যাতে ঠিক বানপানীৰ পিছতে ৰাস্তা ঘাট মঠাউৰি যাক য'ত যেনেকে পাৰি আমি স্কুল বা অংগনবাদী য'ত যেনেকে ডেমেজ হৈছে আমি যাতে তাক ৰেষ্টৰ কৰিব পাৰো। বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিভিন্ন NGO বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ড বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে।
সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ 3টা ৰাজহচক্ৰৰ 152খন গাঁৱৰ 1,33,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10জন লোকৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 333খন গাঁৱৰ 530,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত ভাং সৰবৰাহকাৰী 2জন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক দুজনৰ পৰা 1 কিলোগ্ৰামতকৈও অধিক ভাং, এখন বাহন আৰু কাঁহৰ বাচন বৰ্তন জব্দ কৰে। ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা আন এটা অভিযানত কালি পুৰণি ৰেলৱে ষ্টেচন কলনীত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে কেইবালাখ টকাও জব্দ কৰে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি পুৱা 10 বজাৰ পৰা কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাও এই অনুষ্ঠানত উপস্থিত থাকিব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। শস্য চপোৱাৰ পাছত প্ৰয়োজনীয় কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজনক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান কৰা আৰু কৃষি ক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।